فلما جهزهم بجهازهم جعل السقاية في رحل أخيه ثم أذن مؤذن أيتها العير إنكم لسارقون.
তাৰপিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলৰ মাজত পাণপাত্ৰ ৰাখি দিলে। তাৰপিছত এজন আহ্বায়কে চিঞৰি ক'লে, হে যাত্ৰীদল, নিশ্চয় তোমালোকে চুৰ কৰিছা,